প্ৰথম চমুৱেল ন অধ্যায়। চমুৱেলে চৌলক ৰাজপদত অভিষেক কৰা। সেই সময়ত বিন্যামিন ফৈদত এজন প্ৰভাৱশালী ব্যক্তি আছিল। তেওঁৰ নাম আছিল কিছ। তেওঁ অবিয়েলৰ পুত্ৰ, অবিয়েল জেৰৰ পুত্ৰ, জেৰৰ বখুৰতৰ পুত্ৰ, বখুৰত আফিয়াৰ পুত্ৰ আছিল। এওঁলোক বিন্যামিন ফৈদৰ লোক আছিল। কিছৰ এজন সুদৰ্শন পুত্ৰ আছিল, তেওঁৰ নাম আছিল চৌল। ইজৰাইলৰ সন্তানসকলৰ মাজত তেওঁতকৈ সুদৰ্শন কোনো পুৰুষ নাছিল, আৰু আন সকলো লোকতকৈ তেওঁ ওখ আছিল। এদিন চৌলৰ পিতৃ কিছৰ গাধবোৰ হেৰাল। তেতিয়া কিছে নিজ পুত্ৰ চৌলক ক'লে, তুমি দাসসকলৰ মাজৰ এজনক লগত লৈ গাধবোৰ বিচাৰি যোৱা। সেয়ে চৌলে পাহাৰীয়া দেশ ইফ্ৰইমীয়ৰ মাজেৰে পাৰ হৈ চালিচা প্ৰদেশৰ মাজেৰে গ'ল, কিন্তু গাধবোৰ তাত নাছিল। তাৰ পাছত তেওঁলোকে চালিম প্ৰদেশৰ মাজেৰে গ'ল, কিন্তু তাতো নাছিল। তাৰ পাছত বিন্যামিন প্ৰদেশৰ মাজেৰে গ'ল, কিন্তু তেওঁলোকে তাতো বিচাৰি নাপালে। তেতিয়া তেওঁলোক চুফ প্ৰদেশ পালে। চৌলে নিজৰ লগত যোৱা দাসক ক'লে, আহা আমি উভতি যাওঁ, হয়তো মোৰ পিতৃয়ে গাধবোৰৰ চিন্তা কৰিবলৈ বাদ দি আমাৰ বাবেহে চিন্তা কৰিবলৈ আৰম্ভ কৰিব। কিন্তু দাসজনে তেওঁক ক'লে, শুনক, এই নগৰত ঈশ্বৰৰ বিশ্বাসী এজন লোক আছে। তেওঁ সন্মানীয় ব্যক্তি, তেওঁ যি যি কয় সকলো সিদ্ধ হয়। এতেকে আহক আমি এতিয়া সেই ঠাইলৈ যাওঁ, হয়তো আমি কোন বাটে যাব লাগে তেওঁ জনাব পাৰিব। তেতিয়া চৌলে তেওঁ দাসক ক'লে, কিন্তু আমি যদি যাওঁ তেন্তে সেই লোকৰ ওচৰলৈ কি লৈ যাম, কিয়নো আমাৰ পাত্ৰৰ পিঠা শেষ হ'ল। ঈশ্বৰৰ লোকৰ ওচৰলৈ উপহাৰ স্বৰূপে আমি কি লৈ যাম, আমাৰ লগত কি আছে? তাতে দাসজনে চৌলক উত্তৰ দি ক'লে, এয়া চাওকচোন, মোৰ হাতত এক চেকল ৰূপৰ চতুৰ্থ ভাগৰ এভাগ আছে। আমি কোন বাটে যাব লাগে সেই কথা জনাবৰ কাৰণে মই ঈশ্বৰৰ লোকজনক ইয়াকে দিম। আগৰ সময়ত ইজৰাইলত যেতিয়া এজন লোকে ঈশ্বৰৰ ইচ্ছা কি জানিব বিচাৰে, তেওঁ কয়, আহা আমি ভাববাদী ওচৰলৈ যাওঁ, কাৰণ বৰ্তমানত যাক ভৱিষ্যত বক্তা বোলা হয় আগৰ সময়ত তেওঁক ভাববাদী বোলা হৈছিল। তেতিয়া চৌলে নিজৰ দাসক ক'লে, ঠিকেই কৈছা, ব'লা আমি যাওঁ হওক। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ লোক য'ত আছিল সেই নগৰলৈ গ'ল। তেওঁলোকে নগৰৰ পাহাৰেদি উঠি যাওঁতে পানী তুলিবলৈ অহা কেইগৰাকীমান যুৱতীক লগ পালে। তেওঁলোকক চৌল আৰু তেওঁ দাসে সুধিলে, ইয়াত ভাববাদী আছেনে? তেওঁলোকে উত্তৰ দি ক'লে, তেওঁ আছে, চাওক আপোনাৰ ঠিক সন্মুখতে আছে। সোনকাল কৰক, তেওঁ নগৰলৈ আজি আহিছে, কাৰণ আজি ওখ স্থানত লোকসকলে বলিদান কৰিব। সেয়ে তেওঁ ওখ স্থানলৈ ভোজন কৰিবলৈ যোৱাৰ পূৰ্বে আপোনালোকে নগৰত সোমাই তেওঁক বিচাৰি পাব, কিয়নো তেওঁ গৈ নোপোৱালৈকে লোকসকলে ভোজন নকৰে, কাৰণ তেওঁ বলিদানত আশীৰ্বাদ কৰাৰ পাছতহে নিমন্ত্ৰিতসকলে ভোজন কৰিব। এতেকে আপোনালোক এতিয়াই যাওক, তেতিয়াহে তেওঁক লগ পাব। সেয়ে তেওঁলোক নগৰলৈ গ'ল। তেওঁলোক নগৰত সোমাওঁতেই দেখিলে যে চমুৱেলে ওখ স্থানলৈ যাবৰ উদ্দেশ্যে তেওঁলোকৰ ফালে আহি আছে। চৌল আহি পোৱাৰ আগদিনা জিহুৱাই চমুৱেলৰ আগত এই কথা প্ৰকাশ কৰিলে, কাইলৈ এনে সময়তে মই বিন্যামিন প্ৰদেশৰ পৰা এজন মানুহ তোমাৰ ওচৰলৈ পঠাম, তেওঁক মোৰ প্ৰজা ইজৰাইলৰ ওপৰত অধিপতি হ'বলৈ তুমি তেওঁক অভিষেক কৰিবা, তাতে তেওঁ মোৰ প্ৰজাক পলেষ্টিয়াসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিব, কিয়নো মোৰ প্ৰজাসকলৰ কাটৰুক্তিৰ শব্দ মোৰ কাণত পৰাত মই তেওঁলোকলৈ দৃষ্টি কৰিলোঁ। যেতিয়া চমুৱেলে চৌলক দেখা পালে, জিহুৱাই তেওঁক ক'লে, যাৰ বিষয়ে মই তোমাক কৈছিলো, এইজনেই সেই ব্যক্তি, তেওঁই মোৰ প্ৰজাসকলৰ ওপৰত শাসন কৰিব। তেতিয়া চৌলে দুৱাৰ মুখত চমুৱেলৰ ওচৰলৈ গৈ ক'লে, মোক কওক, ভাৱবাদীৰ ঘৰ ক'ত? চমুৱেলে চৌলক উত্তৰ দি ক'লে, ময়েই সেই ভাৱবাদী। মই ওখ স্থানলৈ যোৱাৰ পূৰ্বে তুমি তালৈ যোৱা, কাৰণ তুমি আজি মোৰ লগত ভোজন কৰিবা। কাইলৈ ৰাতিপুৱা মই তোমাক যাবলৈ দিম আৰু তোমাৰ মনৰ সকলো কথা মই তোমাক জনাম। আজি তিনিদিন পূৰ্বে তোমাৰ যি গাধবোৰ হেৰাইছিল সেইবোৰৰ কাৰণে চিন্তা নকৰিবা, কিয়নো সেইবোৰ পোৱাৰ যাব আৰু যাৰ কাৰণে ইজৰাইলৰ সকলো ইচ্ছা জড়িত হৈ আছে সেয়ে জানো তোমাৰ আৰু তোমাৰ সমুদায় পিতৃবংশৰ নহয়। চৌলে উত্তৰ দি ক'লে, ইজৰাইলৰ সকলোতকৈ সৰু ফৈদ বিঞ্জামিন ফৈদৰ মই নহয়নে? আৰু বিঞ্জামিন ফৈদৰ আটাই গোষ্ঠীবিলাকৰ মাজত মোৰ গোষ্ঠী সকলোতকৈ সৰু নহয়নে? তেনেহ'লে আপুনি মোৰ আগত এইদৰে কিয় কৈছে? তাৰ পাছত চমুৱেলে চৌলক আৰু তেওঁ দাসক ভোজনৰ কোঠালীটোলৈ লৈ গ'ল আৰু 30 জনমান নিমন্ত্ৰিত অতিথিৰ সৈতে প্ৰধান ঠাইত বহুৱালে। চমুৱেলে ৰান্ধনিক ক'লে, মই তোমাক যিখিনি বেলেগে ৰাখিব দিছিলো তোমাক দিয়া সেই ভাগটো লৈ আনা। তাৰ পাছত ৰান্ধনিয়ে বলিদান দিয়াৰ পিচ ভৰিৰ কৰঙণ আৰু তাৰ ওপৰৰ যি সকলো আছিল সেইখিনি আনি চৌলৰ আগত থলে। তেতিয়া চমুৱেলে ক'লে, চোৱা, তোমাৰ কাৰণে যি ৰখা হৈছিল তাক ভোজন কৰা, কাৰণ নিৰূপিত সময়লৈকে তোমাৰ বাবে ইয়াক ৰখা হৈছিল, সেয়ে অতিথিসকলৰ সৈতে তুমি ভোজন কৰা। চৌলে সেইদিনা চমুৱেলৰ লগত ভোজন কৰিলে। যেতিয়া তেওঁলোক ওখ স্থানৰ পৰা নগৰলৈ নামি আহিল তেতিয়া চমুৱেলে ঘৰৰ চালৰ ওপৰত চৌলৰ লগত কথোপকথন কৰিলে। ৰাতিপুৱাতে চমুৱেলে চৌলক ঘৰৰ চালৰ ওপৰলৈ মাতি ক'লে, উঠা, যাতে মই তোমাক তোমাৰ বাটে পঠিয়াব পাৰোঁ। সেয়ে চৌল উঠিল আৰু চমুৱেলৰ সৈতে দুয়োজন বাটলৈ ওলাই গ'ল। তাৰ পাছত নগৰৰ বাহিৰলৈ যোৱাত চমুৱেলে চৌলক ক'লে, তোমাৰ দাসক আমাৰ আগে আগে যাবলৈ কোৱা। তাতে দাস আগ হৈ গ'ল, কিন্তু তুমি অলপ সময় ইয়াতে ৰৈ থাকা যাতে মই তোমাক ঈশ্বৰৰ বাক্য শুনাব পাৰোঁ।